Iya, akang pani. বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেডাৰলেণ্ডৰ ভ্ৰমণ সামৰি আজি বিয়লি দুদিনীয়া ভ্ৰমণসূচীৰে ছুইডেনত উপস্থিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 25 মে 2026 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। জ্যেষ্ঠ কংগ্ৰেছ নেতা ভি ডি সতীশনে কাইলৈ কেৰালামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। পশ্চিম এছিয়াৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে হৰ্মুজ প্ৰণালীৰ মাজেৰে ইৰাণে এতিয়াৰে পৰা শত্ৰুপক্ষক সহযোগিতা কৰা দেশসমূহক সামৰিক সঁজুলি পৰিবহণৰ অনুমতি নিদিয়ে বুলি ঘোষণা কৰিছে। আৰু ধৰমশালাত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পঞ্জাব কিংছক জয়ৰ বাবে 223 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেডাৰলেণ্ডৰ ভ্ৰমণ সামৰি আজি বিয়লি দুদিনীয়া ভ্ৰমণসূচীৰে ছুইডেনত উপস্থিত হয়। এই সময়ছোৱাত শ্ৰীমোদীয়ে ছুইডেনৰ প্ৰধানমন্ত্ৰী আল্ফ ক্ৰিষ্টানছনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। বাণিজ্য, কৃত্ৰিম বুদ্ধিমত্তা, ষ্টাৰ্টআপ, স্থিতিস্থাপক যোগান শৃংখল, প্ৰতিৰক্ষা, মহাকাশ আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত আলোচনা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে গোটেনবাৰ্গ অভিমুখে ৰাওনা হোৱাৰ সময়ত নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ৰব জেটন আমষ্টাৰডাম বিমান বন্দৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিদায় সম্ভাষণ জনায়। নেডাৰলেণ্ডৰ ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে দেশখনৰ প্ৰধানমন্ত্ৰী ৰব জেটনৰ লগতে আন আন মন্ত্ৰীৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। দুয়োপক্ষই প্ৰতিৰক্ষা, গুৰুত্বপূৰ্ণ খনিজ সম্পদ আৰু অন্যান্য ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধিৰ বাবে 17খনকৈ চুক্তিত স্বাক্ষৰ কৰে। পশ্চিম এছিয়াৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ ফলত সমগ্ৰ বিশ্বতে শক্তি আৰু বাণিজ্যৰ ক্ষেত্ৰত পৰা বিৰূপ প্ৰভাৱক লৈ দুয়োগৰাকী নেতাই গভীৰ উদ্বেগ প্ৰকাশ কৰে। ছুইডেনলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী জেটেনৰ সৈতে দেশখনৰ গুৰুত্বপূৰ্ণ বান্ধ আফস্লুইটাডিক পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত দুয়োখন দেশে জল ব্যৱস্থাপনা আৰু পৰিৱেশ অনুকূল আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰৰ সহযোগিতাক লৈ বিশদভাৱে আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীৰ এই বান্ধ পৰিদৰ্শন গুজৰাটৰ অভিলাষী প্ৰকল্প কল্পসাৰৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে ভাৰত নেডাৰলেণ্ডৰ কাৰিকৰী সহযোগিতাত গুজৰাটৰ খাম্বা উপসাগৰত 30 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা বান্ধ নিৰ্মাণ কৰা হ'ব। এই বান্ধৰ মূল উদ্দেশ্য হৈছে নৰ্মদা, সাবৰমতী, মাহি আৰু ধাধৰকে ধৰি মূল নৈসমূহৰ পৰা অহা অলুণীয়া পানী আৱদ্ধ কৰি এক বিশাল উপকূলীয় জলাশয় গঢ়ি তোলা। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তেওঁৰ নেডাৰলেণ্ড ভ্ৰমণে দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰিলে। তেওঁ লগতে কয় যে এই ভ্ৰমণে দেশ দুখনৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ লগতে ছেমিকণ্ডাক্টৰ, উদ্ভাৱন, প্ৰতিৰক্ষা, বহন ক্ষমতা, গতিশীলতা আদি ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাটো নিশ্চিত হৈ পৰিছে। দুয়োখন দেশে ভৱিষ্যতৰ বাবে এক অভিলাষী ৰূপৰেখা প্ৰস্তুত কৰি উলিয়াইছে বুলিও শ্ৰীমোদীয়ে বাৰ্তাটোত উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে বাৰ্তাটোত উল্লেখ কৰে যে অনাগত বছৰবোৰত ভাৰত আৰু নেডাৰলেণ্ডৰ বন্ধুত্ব দৃঢ় হৈ থাকিব। উল্লেখযোগ্য যে ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে দেশখনৰ শক্তি, বন্দৰ, স্বাস্থ্য, কৃষি, বাণিজ্য আৰু প্ৰযুক্তিকে ধৰি বিভিন্ন খণ্ডৰ আগশাৰীৰ কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। নেডাৰলেণ্ডৰ প্ৰতিষ্ঠানসমূহক শ্ৰীমোদীয়ে ভাৰতত বিনিয়োগৰ বাবেও আমন্ত্ৰণ জনায়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 25 মে 2026 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত ইতিমধ্যে নাম ঘোষণা কৰা ব্যক্তিসকলক ৰাষ্ট্ৰপতিয়ে পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে ভাৰত চৰকাৰে 131গৰাকী ব্যক্তিক পদ্ম বঁটাৰ বাবে নিৰ্বাচিত কৰিছিল। ইয়াৰ ভিতৰত 5গৰাকীলৈ পদ্মবিভূষণ, 13গৰাকীলৈ পদ্মভূষণ আৰু 113গৰাকীলৈ পদ্মশ্ৰী বঁটা আগবঢ়োৱা হৈছে। বঁটা প্ৰাপকসকলৰ ভিতৰত 19গৰাকী মহিলা আছে। আনহাতে 16গৰাকী ব্যক্তিক মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হ'ব। 1954চনৰে পৰা এতিয়ালৈকে প্ৰতিবছৰে গণৰাজ্য দিৱসৰ দিনা বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। জ্যেষ্ঠ কংগ্ৰেছ নেতা ভি ডি সতীশনে কাইলৈ কেৰালামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। দীৰ্ঘদিনীয়া অচলাৱস্থাৰ অন্ত পেলাই যোৱা 14 মে'ত কংগ্ৰেছ নেতৃত্বই সতীশনক ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছিল। উল্লেখযোগ্য যে কেৰালাম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টে 2/3 অধিক আসন লাভ কৰি সংখ্যাগৰিষ্ঠ দল হিচাপে নিৰ্বাচিত হৈছিল। কিন্তু বিভিন্ন কাৰণত মিত্ৰজোঁটে কোনো এজন নেতাকে মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব পৰা নাছিল। ভি ডি সতীশনৰ লগতে কাইলৈ আন 20গৰাকী মন্ত্ৰীয়েও শপত গ্ৰহণ কৰিব। আজি সন্ধিয়া ভি ডি সতীশনে ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আলাৰকাৰক সাক্ষাৎ কৰি শপত গ্ৰহণ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা দাখিল কৰে। থিৰুৱনন্তপুৰম চেণ্ট্ৰেল ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠানৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পশ্চিম এছিয়াৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে ইৰাণে হৰমুজ প্ৰণালীক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। হৰমুজ প্ৰণালীৰ মাজেৰে ইৰাণে এতিয়াৰে পৰা শত্ৰুপক্ষক সহযোগিতা কৰা দেশসমূহক সামৰিক সঁজুলি পৰিবহণৰ অনুমতি নিদিয়ে বুলি ঘোষণা কৰিছে। দেশখনৰ উপ ৰাষ্ট্ৰপতি ৰেজা আৰিফে কয় যে তেহৰাণে ইয়াৰ পূৰ্বে এই জলপথছোৱাত তেওঁলোকৰ সাৰ্বভৌমত্ব প্ৰয়োগ কৰাৰ পৰা বিৰত আছিল, কিন্তু এতিয়াৰে পৰা এই নীতি দেশখনে সলনি কৰিব। কালি ইৰাণৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ মুৰববী ইব্ৰাহিম আজিজে ঘোষণা কৰে যে ইৰাণে হৰমুজ প্ৰণালীৰ এক নিৰ্দিষ্ট পথেৰে সামুদ্ৰিক যাতায়াত নিয়ন্ত্ৰণ কৰিবলৈ এটা পেছাদাৰী ব্যৱস্থা প্ৰস্তুত কৰি উলিয়াইছে। এই ব্যৱস্থাটোৱে কেৱল বাণিজ্যিক জাহাজ আৰু ইৰাণৰ সৈতে সহযোগিতা কৰা দেশসমূহকহে পাৰ হৈ যোৱাৰ অনুমতি দিব। কেন্দ্ৰীয় নব্য আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে ভাৰতে এতিয়া বিদ্যুতৰ সৰ্বোচ্চ চাহিদাৰ সময়ত এটা দিনতে প্ৰয়োজন হোৱা 256.4 গিগাৱাট বিদ্যুৎ সফলতাৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। এটা ব্যক্তিগত ইংৰাজী সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা বাৰ্তালাপত শ্ৰীযোশীয়ে কয় যে বিদ্যুতৰ এই চাহিদাৰ প্ৰায় 33% বিদ্যুৎ নবীকৰণযোগ্য শক্তি প্ৰকল্পৰ জৰিয়তে আহৰণ কৰা হৈছে। তেওঁ কয় যে ভাৰতৰ শক্তিখণ্ডৰ আন্তঃগাঁথনি এতিয়া অধিক শক্তিশালী আৰু ভৱিষ্যতৰ বাবে সবল হোৱাকৈ প্ৰস্তুত হৈ উঠিছে। তেওঁ লগতে কয় যে শক্তিখণ্ডৰ এই পৰিৱৰ্তনে দেশৰ বিকাশৰ যাত্ৰাত অধিক ত্বৰান্বিত কৰাত সহায় কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটৰ গান্ধীনগৰত থকা নেচনেল ইনষ্টিটিউট অব ডিজাইনত উদ্ভাৱন আৰু সৃজনীশীল কেন্দ্ৰ এটা উদ্বোধন কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীশ্বাহে কয় যে নেচনেল ইনষ্টিটিউট অব ডিজাইনৰ দৰে প্ৰতিষ্ঠানৰ গুৰুত্ব বৰ্তমান সময়ত অপৰিসীম। এনে প্ৰতিষ্ঠানে সৃষ্টিশীলতাক উদ্যোগশীলতাৰ সৈতে সংযোগ কৰে। তেওঁ কয় যে নেচনেল ইনষ্টিটিউট অব ডিজাইনৰ দৰে প্ৰতিষ্ঠানসমূহে যুৱক যুৱতীসকলক উদ্ভাৱন আৰু পেছাদাৰিত্ব বিকাশৰ বাবে সঠিক মঞ্চ প্ৰদান কৰি আহিছে। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলো উপস্থিত থাকে। আনহাতে শ্ৰীশ্বাহে গান্ধীনগৰত 500,000 লিটাৰ ক্ষমতাসম্পন্ন মধুৰ নামৰ এটা দুগ্ধ প্ৰকল্পও উদ্বোধন কৰে। 2027 চনৰ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ গণনাৰ বাবে ক্ষেত্ৰভিত্তিক কাৰ্যকলাপ 5খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আৰম্ভ হৈছে। ৰাজস্থান, মেঘালয়, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ পৌৰসভা এলেকাত এই গণনা আৰম্ভ হৈছে। ইফালে অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, বিহাৰ, চণ্ডীগড়, ছত্তীশগড়, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ, হাৰিয়ানা, মধ্যপ্ৰদেশ, পঞ্জাৱ, তেলেংগানা আৰু উত্তৰাখণ্ডত গৃহ তালিকাভুক্তকৰণৰ কাম চলি আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জনোৱা অনুসৰি ব্যাপক আৰু সঠিক তথ্য নিশ্চিত কৰিবলৈ গণনা প্ৰক্ৰিয়াত প্ৰথমবাৰৰ বাবে ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। ক্ষেত্ৰ ভ্ৰমণৰ সময়ছোৱাত গৃহৰ অৱস্থা, ঘৰৰ সবিশেষ, উপলব্ধ সুবিধা আৰু পৰিয়ালৰ হাতত থকা সম্পত্তিৰ সৈতে জড়িত তথ্যসমূহৰ 33টা প্ৰশ্ন সম্বলিত প্ৰশ্নাৱলীৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে। মন্ত্ৰালয়ে জনোৱা মতে গুজৰাট, জম্মু কাশ্মীৰ, লাডাখ আৰু পুডুচেৰীত আজি আৰম্ভ হোৱা স্বগণনাৰ সুবিধা চলিত মাহৰ 31 তাৰিখলৈকে উপলব্ধ হ'ব। উত্তৰ প্ৰদেশতো এই স্বগণনা 21 মে পৰ্যন্ত চলিব। চীনত অনুষ্ঠিত বাউজি চীনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাত ভাৰতৰ শ্ৰেয়াংশী বালিছেট্টিয়ে ৰূপৰ পদক জয় কৰিছে। বাউজি চিটি জিমনেছিয়ামত অনুষ্ঠিত ছুপাৰ 100 ইভেণ্টত বালিছেট্টিয়ে চীনৰ আন ফি কিউৱানক 14-21, 6-21 ছেটত পৰাস্ত কৰে। ধৰমশালাত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পাঞ্জাব কিংছক জয়ৰ বাবে 223 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰত্যুত্তৰত পাঞ্জাব কিংছে বাতৰি যুগুতোৱাৰ পৰলৈকে 19 অভাৰত 6টা উইকেট হেৰুৱাই 190 ৰাণ সংগ্ৰহ কৰি খেলি আছে। আনহাতে সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'বলগীয়া আন এখন খেলত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেডাৰলেণ্ডৰ ভ্ৰমণ সামৰি আজি বিয়লি দুদিনীয়া ভ্ৰমণসূচীৰে ছুইডেনত উপস্থিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 25 মে 2026 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। জ্যেষ্ঠ কংগ্ৰেছ নেতা ভি ডি সতীশনে কাইলৈ কেৰালামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। পশ্চিম এছিয়াৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে হৰমুজ প্ৰণালীৰ মাজেৰে ইৰাণে এতিয়াৰে পৰা শত্ৰুপক্ষ সহযোগিতা কৰা দেশসমূহক সামৰিক সঁজুলি পৰিবহণৰ অনুমতি নিদিয়া বুলি ঘোষণা কৰিছে। আৰু ধৰমশালাত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পাঞ্জাব কিংছক জয়ৰ বাবে 223 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে।